Eia, a Carpani. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰীৰ ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰীৰ ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাই দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই তেওঁ কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ দেশবাসীক আহ্বান জনায়।
आज कारगिल विजय दिवस है। ये दिन हमें गर्व से भर देता है। ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है। कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धा पूर्वक नमन करता हूँ।
দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে 4 জুলাইৰ পৰা চলি থকা এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা অজস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰিয়ে ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইকফ মুকলি মঞ্চত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে কালি শ্ৰীযোশীক এই পদত নিযুক্তি দিয়া হয়। শ্ৰীযোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নবীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্ৰীযোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ লগতে মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই দায়িত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ কাম কাজ, নীতি নিয়ম তথা বৰ্তমান অব্যাহত থকা পদক্ষেপসমূহ বিশেষভাৱে অনুধাৱন কৰিবলৈ তেওঁ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। শিক্ষা বিভাগক এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিভাগ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যসূচীসমূহক আগুৱাই নিয়া আৰু নতুন পদক্ষেপসমূহ লক্ষ্যসমূহ ৰূপায়ণ কৰাৰ লগতে এই সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পোৱাত সম্প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ AI হলবক্স উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত থাকে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ অভিজ্ঞতা, নেতৃত্ব আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সন্মানাৰ্থে এই হলবক্স উদ্বোধন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনত হোৱা 1999 চনৰ কাৰ্গিল যুদ্ধৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত কাৰ্গিল বিজয় দিৱসৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই পদক্ষেপৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ লগতে দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হয়। এই AI হলবক্সে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ বিশিষ্ট নেতাসকলৰ অৱদান, দৃষ্টিভংগী আৰু ধাৰণা 3D ৰূপত উপস্থাপন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানৰ বুৰ গৈছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে কেটচ দ্য ৰেইন অভিযান আৰু মিছন জল ৰক্ষাৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 662খন গাঁৱত 60,000তকৈ অধিক পানী সংৰক্ষণ আৰু জল পুনৰ্বহতিৰ সুবিধা সৃষ্টি কৰা হৈছে। 500ৰো অধিক নিষ্ক্ৰিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ শ্বাফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে 6 শতাধিক বিশেষ কুঁৱাক 1,700 মিনি পাৰ্কুলেশ্যন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি 2,500 পানীৰ উৎসক জিঅ'টেক কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপৰ অধীনত সাম্ভাৱ্য ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা স্থান চিনাক্ত কৰিবলৈ GIS মেপিং, ৰিম'ট চেন্সিং, একুইফাৰ মেপিং আৰু ডিজিটেল এলিভেশ্যন মডেলৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই বৈজ্ঞানিক পদক্ষেপসমূহে বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা প্ৰক্ৰিয়া উল্লেখযোগ্যভাৱে ত্বৰান্বিত কৰা বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আখ্যা দি কয় যে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ PUK বিষয়টো ভাৰত আৰু পাকিস্তানৰ মাজত একমাত্ৰ অমীমাংসিত হৈ আছে। নতুন দিল্লীৰ কাশ্মীৰী সাংস্কৃতিক কেন্দ্ৰত POJK ইউথ ফৰামৰ সহযোগিতাত জম্মু কাশ্মীৰ পিপলছ ফৰামে আয়োজন কৰা 27 সংখ্যক কাৰ্গিল বিজয় দিৱস স্মাৰক অনুষ্ঠানত ভাষণ দি ডঃ সিঙে এই কথা প্ৰকাশ কৰে। ডঃ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্ৰক্ৰিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু সক্ৰিয় সঁহাৰি হিচাপে গঢ় দিছে। মন্ত্ৰীগৰাকীয়ে কাৰ্গিল বিজয় দিৱসক ভাৰতৰ একতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ এক স্মাৰক আখ্যা দিয়ে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰত 4টা উইকেট হেৰুৱাই 77 ৰাণ কৰি খেলি আছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।